এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাইঘাই বাতৰিৰ ভিতৰত আছে, বিটিআৰত আইন অনুসৰি শীঘ্ৰে ভূমিপট্টা প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ ঘোষণা, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত, এ ডি আৰিৰ চতুৰ্থ বৰ্গৰ পদসমূহৰ আজি ফলাফল ঘোষণা, ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত অসমৰ এটা সোণসহ চাৰিটা পদক অৰ্জন আৰু বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টনত ভাৰতীয় খেলুৱৈৰ চমকপ্ৰদ প্ৰদৰ্শন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। বিটিআৰত আইন অনুসৰি ভূমিপট্টা লাভ কৰিবলগীয়া লোকসকলক শীঘ্ৰেই ভূমিপট্টা প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে প্ৰকাশ কৰিছে। বিটিচি পৰিষদীয় চৰকাৰ গঠনৰ পাছতে কালি কোকৰাঝাৰৰ বিটিচি সচিবালয়ত প্ৰথমখন কাৰ্যবাহী পৰিষদৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ পাছত শ্ৰীমহিলাৰীয়ে সাংবাদিকৰ আগত এই বিষয়ে উল্লেখ কৰি কয় যে ভূমিপট্টা বিতৰণৰ কামত প্ৰয়োজন হলে অৱসৰপ্ৰাপ্ত কাননগো আৰু মণ্ডলসকলকো নিয়োগ কৰা হ'ব। তদুপৰি ওদালগুৰিত অস্থায়ীভাৱে বিটিচিৰ ক্ষুদ্ৰ সচিবালয় স্থাপন কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।
যিসকলৰ লগত মাটিৰ পাট্টা নাই, আইনগতভাৱে যিসকলে মাটিৰ পাট্টা পাব লগা আছে চবেই মাটিৰ পাট্টা পাব, আৰু সেইটো দিবৰ কাৰণে যিখিনি অফিচিয়েল ষ্টাফ লাগে, যদি শৰ্টেজ আছে তেতিয়াহ'লে ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা যিসকল ৰিটায়াৰমেণ্ট হৈছে, খানাংগ হওক, কোনোবা মণ্ডল হওক বা কোনোবা যিকোনো অফিচিয়েল ৰিটায়াৰ্ড পাৰ্চনসকলক লৈ পেলাই ইমিডিয়েটলি এই কামটো কৰিব লাগে বুলি আমি ডিচিশ্যন লৈছোঁ। মুঠতে ওদালগুৰিত মিনি ছেক্ৰেটাৰিয়েট বনাব লাগে, সেইটো আমি ডিচিশ্যন লৈছোঁ বনাব। মিনি ছেক্ৰেটাৰিয়েট নতুনকৈ আমি বনাম ওদালগুৰিত, আৰু এতিয়া বিল্ডিং কনষ্ট্ৰাকশ্যনটো শেষ হোৱা আগতে আমি যিহেতু কামটো আৰম্ভ কৰিব লাগে, ডিষ্ট্ৰিক্ট লেভেলত যিখিনি অফিচাৰসকল আছে এইসকলক লৈ পেলাই আমি কিছুমান কামটো আগবাঢ়ি লৈ যাম। এতিয়া বিল্ডিং কনষ্ট্ৰাকশ্যনটো সময় লাগিব, আমাৰ অফিচিয়েলসকলটো চেংচন হ'বৰ কাৰণে অলপ সময় লাগিব, সেইকাৰণে এক্সিষ্টিং ডিষ্ট্ৰিক্ট লেভেলত যিখিনি অফিচাৰ্চ আছে সিহঁতক ডাবল এটাচমেণ্টত দি পেলাই আমি অফিচটো চলাই যাম। মুঠতে মিনি ছেক্ৰেটাৰিয়েট ওদালগুৰিত আৰম্ভ হৈছে বুলি আপোনালোকে ধৰিব পাৰে।
উল্লেখযোগ্য যে বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে কালি নৱনিৰ্বাচিত বাৰজন পাৰিষদে শপথ গ্ৰহণ কৰে। কোকৰাঝাৰৰ বডোফা নগৰত বিটিচি বিধায়িনী সভাৰ সভাকক্ষত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মুকেশ চাহুৱে নৱনিৰ্বাচিত কাৰ্যবাহী সদস্যসকলক গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰী, বিটিচিৰ বিধায়িনী সভাৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী, উপাধ্যক্ষ ৰিহন দৈমাৰীৰ লগতে পাৰিষদ আৰু শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। কাৰ্যবাহী সদস্য হিচাপে কালি মৃত্যুঞ্জয় নাৰ্জাৰী, মুনমুন ব্ৰহ্ম, ৰবিৰাম নাৰ্জাৰী, দেৰহাছাদ বসুমতাৰী, প্ৰকাশ বসুমতাৰী, পানীৰাম ব্ৰহ্ম, বেগম আখতাৰা আহমেদ, ধীৰাজ বৰগয়াৰী, আগাষ্টা ষ্টিগ্গা, গণেশ কছাৰী, লামচৰাও দৈমাৰী আৰু ফ্ৰেছ মুছাহাৰীয়ে পাৰিষদ হিচাপে শপত গ্ৰহণ কৰে। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে কালি ৰাজ্যৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত আটাইকেইগৰাকী ব্যক্তিয়ে কয় যে এছ আই টিয়ে তেওঁলোকক তদন্ত প্ৰক্ৰিয়াৰ অগ্ৰগতি সম্পৰ্কে অৱগত কৰে যদিও মৰণোত্তৰ পৰীক্ষা বা তেনে কোনোধৰণৰ গোপনীয় তথ্য তেওঁলোকক প্ৰদান কৰা নাই। ছিংগাপুৰতো সমান্তৰালভাৱে এই ঘটনাৰ তদন্ত চলি থকা বুলি এছ আই টিয়ে অৱগত কৰাৰ কথা তেওঁলোকে উল্লেখ কৰে। উল্লেখযোগ্য যে ২০গৰাকী ব্যক্তিক আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল যদিও ৬গৰাকী ব্যক্তিহে বৈঠকত উপস্থিত হয়। বৈঠকত ডাঃ শুভ্ৰ কিংকৰ গোস্বামী, সঞ্জীৱ ফুকন, অতনু ভূঞা, প্ৰাঞ্জল শইকীয়া, ডাঃ হিতেশ বৰুৱা আৰু শিৱানু বৰা উপস্থিত আছিল। বৈঠকৰ অন্তত বিশিষ্ট চকু ৰোগ বিশেষজ্ঞ ডাঃ শুভ্ৰ কিংকৰ গোস্বামীয়ে এইদৰে কয়।
আচলতে ১১গৰাকী ব্যক্তিৰ ভিতৰত ১০গৰাকী ব্যক্তিয়ে ইতিমধ্যে ৭গৰাকী আহিছে আৰু ৩গৰাকী অহাকালি আহিব। অহাৰ পিছত তেওঁলোকৰ ভাষ্য লৈছে আৰু তেওঁলোকৰ ভাষ্যৰ যি কৰবৰেটিভ যিখিনি এভিডেঞ্চ সেইখিনিৰ লগত আগতে থকা যিবিলাক ভিডিঅ' সেই গোটেইবিলাক কৰিলেট কৰি তেওঁলোকে এটা নিশ্চয়কৈ এটা সিদ্ধান্ত লৈ আহিব। দ্বিতীয়তে মই আগতেই কৈছো যে এছ আই টি তালৈ কিয় যোৱা নাই সেই কথাটোৰ ব্যাখ্যাত তেওঁলোকে এইধৰণে দিছে যে ইতিমধ্যে তেওঁলোকে যোগাযোগ কৰিছে এটৰ্নি জেনেৰেল অফ ছিংগাপুৰৰ লগত যোগাযোগ কৰিছে আৰু কৰাৰ পিছত তেওঁলোকে এটা মেইল দিছে, আজি ৰাতিপুৱা মেইলখন আহিছে আৰু তেওঁলোকে ইয়াৰ পৰা কেইজন পুলিচৰ অফিচাৰ যাব, তেওঁলোক কোন যাব, তেনেকুৱা ধৰণৰ মেইল বিচাৰিছে, তেওঁলোকে সেইমতে উত্তৰ দিছে।
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আজি এছ আই টিয়ে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাব। ১৪ দিনৰ ম্যাদ অন্ত পৰাৰ পৰিপ্ৰেক্ষিতত তদন্তকাৰী গোটে দুয়োকে আদালতত হাজিৰ কৰাব। যোৱা ১ অক্টোবৰত দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছিল। ইপিনে ঘটনা সন্দৰ্ভত আজি পুনৰ ৩গৰাকী প্ৰৱাসী অসমীয়া চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ সম্ভাৱনা আছে। তদন্ত প্ৰক্ৰিয়া সঠিকভাৱে আগবাঢ়িছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদ মাধ্যমক প্ৰকাশ কৰিছে।
একেবাৰে লেহেমীয়া হ'ব নোৱাৰে, মই প্ৰত্যক্ষভাৱে জানো, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এই বিষয়ে মই প্রায় দিনটো চারি পাঁচবার কথা পাতো তেখেতে আমাক জনাই পূর্ণ গতিত চলি আছে, কিন্তু তদন্ত প্রক্রিয়া সম্পূর্ণ হতে অকন সময় লাগে। 15 দিনত 20 দিনত এনেকুৱা এটা ডাঙর কেসর তদন্ত সম্পূর্ণ হওয়াটো সম্ভব নহয়। কিন্তু এটা কথা কও, জুবিন গার্গ ডাঙরিয়ায় ন্যায় পাব, অসমৰ রাইজে ন্যায় পাব, পরিয়ালে ন্যায় পাব, আর দোষীয় কঠোরের পর কঠোরতম শাস্তি পাব, তার কোনো ধরনের কম্প্রোমাইজ করা নহব।
এডিআরইৰ চতুৰ্থ বৰ্গৰ পদসমূহৰ ফলাফল আজি ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰি কয় যে আজি দিনৰ 10:30 বজাত সংশ্লিষ্ট ৱেবছাইটত প্ৰাৰ্থীসকলে ফলাফলসমূহ লাভ কৰিব। তেওঁ লগতে আজিৰে পৰা 17 অক্টোবৰৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ পদসমূহৰ ফলাফল ঘোষণা কৰা হ'ব বুলিও প্ৰকাশ কৰে। চলিত মাহৰ ভিতৰতে 35,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিবলৈ সমৰ্থ হোৱা বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্য চৰকাৰে অহা 5 বছৰত 2 লাখতকৈ অধিক যুৱক যুৱতীক নিযুক্তি দিয়াৰ পৰিকল্পনা লৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। নৱেম্বৰত আৰক্ষীৰ ভালেমান পদত নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্য চৰকাৰে যোৱা এপ্ৰিলত অনুষ্ঠিত কৰা জুমৈৰ বিনন্দিনী শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰা চাহ জনগোষ্ঠীৰ যুৱক যুৱতীসকলক কাইলৈ সম্বৰ্ধনা জনোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কাইলৈ দিনৰ 11 বজাত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ লগতে কেইবাগৰাকীও সাংসদ আৰু বিধায়ক উপস্থিত থকাৰ কথা। উল্লেখযোগ্য যে চৰকাৰে সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰা চাহ জনগোষ্ঠীৰ যুৱক যুৱতীসকলক যোৱা ছেপ্টেম্বৰত মাননি প্ৰদানৰ বাবে চিন্তা চৰ্চা কৰিছিল যদিও বিভিন্ন কাৰণত সেয়া সম্ভৱ নহল। সেয়েহে কাইলৈ এইসকল যুৱক যুৱতীক গুৱাহাটীত সম্বৰ্ধনা জনোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমজিলা আয়ুক্ত কাৰ্যালয়ত কালি জুমৈৰ বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণকাৰী প্ৰশিক্ষক আৰু নৃত্যশিল্পীসকলৰ মাজত চেক বিতৰণ সন্দৰ্ভত বৈঠক অনুষ্ঠিত হয়। কাইলৈ গুৱাহাটীত হ'বলগীয়া অনুষ্ঠানত অংশ ল'বলৈ অহা শিল্পীসকল সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। নাহৰকটীয়া সমজিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে এই বৈঠকত অংশ লয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যোৱা নিশা বুঢ়াপাহাৰ সংমণ্ডলৰ মাইতাটাপুত নদী পহৰাদাৰী দলৰ সৈতে হোৱা গুলীয়াগুলীত এজন চোৰাং চিকাৰী নিহত হয়। বন বিভাগে গোপন সূত্ৰৰ পৰা উদ্যানখনত চোৰাং চিকাৰী প্ৰৱেশৰ তথ্য লাভ কৰি উদ্যানখনৰ সকলো প্ৰস্থান পথ বন্ধ কৰি দিয়ে আৰু অভিযান আৰম্ভ কৰে। ইয়াৰ পাছতে বনকৰ্মী দলে সশস্ত্ৰ চোৰাং চিকাৰীৰ গতিবিধি লক্ষ্য কৰি তেওঁলোকক অস্ত্ৰ পৰিহাৰ কৰিবলৈ আহান জনায় যদিও চোৰাং চিকাৰী দলটোৱে গুলীচালনা কৰে। প্ৰত্যুত্তৰত বনকৰ্মীয়ে কৰা গুলীচালনাত এজন অচিনাক্ত চোৰাং চিকাৰী নিহত হয়। বনকৰ্মীসকলে ঘটনাস্থলীৰ পৰা এটা 303 ৰাইফল আৰু এটা হেণ্ডবেগ উদ্ধাৰ কৰিছে। অসম চৰকাৰে ৰাজ্যৰ 126টা বিধানসভা সমষ্টিক সামৰি ৰূপায়ণ কৰা মেগা স্বাস্থ্য শিবিৰ কাৰ্যসূচীৰ অধীনত কালি বিশ্বনাথ, কাছাৰ, কামৰূপ মহানগৰ, নগাঁও আৰু তিনিচুকীয়া জিলাত শিবিৰ মুকলি কৰা হয়। বিশ্বনাথ জিলাৰ কমাৰ্চ কলেজত, কাছাৰ জিলাৰ উদাৰবন বিধানসভা সমষ্টিৰ বাবে জগন্নাথ সিং কলেজত, নগাঁও বটদ্ৰৱা সমষ্টিৰ বাবে নেহৰুবালী খেলপথাৰত আৰু তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিৰ বাবে শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই শিবিৰ মুকলি কৰা হয়। শিবিৰসমূহত 18 বছৰ তলৰ ল'ৰা ছোৱালীৰ 50টা ৰোগ চিনাক্তকৰণৰ বাবে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে প্ৰয়োজন সাপেক্ষে ৰোগীক চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। ৰাজ্যজুৰি অনুষ্ঠিত শুশ্ৰূষা সেতু শীৰ্ষক এই শিবিৰত এই পৰ্যন্ত লক্ষাধিক শিশু আৰু কিশোৰ কিশোৰীক চিকিৎসা সেৱা প্ৰদান কৰা হৈছে। যোৱা 10 অক্টোবৰ পৰ্যন্ত ৰাজ্যৰ 39টা সমষ্টিভিত্তিক স্বাস্থ্যমেলাত 10,000ৰো অধিক 18 বছৰ তলৰ ল'ৰা ছোৱালীক প্ৰাথমিক পৰ্যায়ৰ চিকিৎসা সেৱা প্ৰদান কৰা হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। কামৰূপ মহানগৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ বাবে এই শিবিৰৰ আয়োজন কৰা হৈছে। শিবিৰসমূহত 18 বছৰ তলৰ ল'ৰা ছোৱালীৰ প্ৰাথমিক পৰ্যায়ত ৰোগ নিৰ্ণয় আৰু বিনামূলীয়া চিকিৎসা তথা পৰামৰ্শ প্ৰদান কৰা হয়। নিউ গুৱাহাটী সমষ্টিৰ বাবে কালি চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত শিবিৰ মুকলি কৰা হয়। এই শিবিৰত 2,336গৰাকী শিশু আৰু কিশোৰ কিশোৰীয়ে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰে। ইয়াৰে 154গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। ডিমা হাছাও জিলাৰ এন এল ডাউলাগুপু ক্ৰীড়া প্ৰকল্পত আজি এনেধৰণৰ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ'ব। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পি এম শ্ৰী নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই স্বাস্থ্য শিবিৰৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। শিবিৰত কেইবাটাও বিভাগৰ বিশেষজ্ঞ চিকিৎসকে বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াব। ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত 40 সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত অসমে এটা সোণসহ মুঠ 4টা পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। কালি সামৰণিৰ পৰা প্ৰতিযোগিতাখনত জুবিন গোহাঁয়ে সোণ, ফিৰদৌছ আলমে ৰূপৰ পদক অৰ্জন কৰাৰ লগতে প্ৰিয়ানুজ বৰুৱা আৰু মৃদুল হুছেইনে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। জুবিনে কালি 18 বছৰ অনুৰ্ধৰ হাই জাম্পত সোণৰ পদকটো লাভ কৰে। ইপিনে মৃদুলে 16 বছৰ অনুৰ্ধ লং জাম্পত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। গুৱাহাটীৰ নিকটৱৰ্তী আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈসকলে সুন্দৰ খেল প্ৰদৰ্শন কৰিছে। প্ৰতিযোগিতাখনৰ শীৰ্ষ 10গৰাকীৰ মাজত স্থান লাভ কৰা ভাৰতৰ আটাইকেইগৰাকী শ্বাটলাৰে পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। ছোৱালীৰ একক শাখাৰ প্ৰথম ৰাউণ্ডত বাই লাভ কৰা শীৰ্ষ বাছনিৰ তন্ভি শৰ্মাই পোলেণ্ডৰ প্ৰতিপক্ষক মাত্ৰ 11 মিনিটতে পৰাস্ত কৰে। একেদৰে ৰক্সিতা শ্ৰী, ৰৌনক চৌহান, সূৰ্যকান্ত ৰাৱন্তেও সহজ জয়েৰে পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা তয়বুল্লা ষ্টেডিয়ামত অনুষ্ঠিত আন্তঃজিলা স্কুল হকী প্ৰতিযোগিতাৰ ল'ৰাৰ শাখাত নগাঁও আৰু ছোৱালীৰ শাখাত ডিব্ৰুগড় জিলাই খিতাপ অৰ্জন কৰে। কালি অনুষ্ঠিত ল'ৰাৰ শাখাৰ ফাইনেলত নগাঁও জিলাক প্ৰতিনিধিত্ব কৰা মিছা হাইস্কুলে বঙাইগাঁৱৰ টেঙাইগাঁও হাইস্কুলক 4-0 গ'লত পৰাস্ত কৰে। ছোৱালী শাখাৰ ফাইনেলত ডিব্ৰুগড়ৰ নাহৰকটীয়া হাইস্কুলে দৰং জিলাৰ দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ক 8-0 গ'লত পৰাস্ত কৰে। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। এতিয়া আহক প্ৰজন্ম চহৰীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ ফাষ্ট ট্ৰেক আদালতত চলোৱাৰ লগতে ৰাজ্য চৰকাৰৰ পৰা এজন শক্তিশালী অধিবক্তা নিয়োগ কৰাৰ বাবে SIT আবেদন কৰিব। লগতে 90 দিনৰ ভিতৰত অভিযোগনামা আদালতত দাখিল কৰা হ'ব বুলি SIT মুৰববী তথা অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই বিশিষ্ট ব্যক্তিৰ সৈতে SIT বৈঠকত প্ৰকাশ কৰিছে। দৈনিক জনভূমি কাকতে এই বাতৰি প্ৰকাশ কৰিছে। একেটা বাতৰিৰে অসমীয়া খবৰ কাকতৰ শিৰোনাম 6 বিশিষ্ট ব্যক্তিৰে SIT বৈঠক। ছিংগাপুৰত জুবিন গাৰ্গৰ বাবে য়ট পাৰ্টিৰ আয়োজন কৰা প্ৰৱাসী অসমীয়া তন্ময় ফুকন আৰু অসম এছ'চিয়েচনৰ সভাপতি অভিমন্যু তালুকদাৰ SIT জেৰাৰ সন্মুখীন হোৱাৰ বাতৰি দি আছাম ট্ৰিবিউন আৰু দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। মৰিগাঁও জিলা দিৱসৰ সৈতে সংগতি ৰাখি কালি মন্ত্ৰী পীযুষ হাজৰিকাই চৰণবিলৰ পাৰত নিৰ্মাণ হ'বলগীয়া কণ্ঠশিল্পী জুবিন গাৰ্গৰ 25 ফুট উচ্চতাৰ ব্ৰঞ্জৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিৰ স্থানত ভূমিপূজন কৰে। আমাৰ অসম কাকতে আলোকচিত্ৰসহ এই বাতৰি প্ৰকাশ কৰিছে। শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত কালি ৰাজ্যজুৰি অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বিদ্যুৎ কৰ্তৃপক্ষই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি উত্তৰ পূবৰ ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ 12টা উপ অৱবাহিকাত 208টা বৃহৎ জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰা হ'ব। অসমীয়া প্ৰতিদিন কাকতে এই বাতৰিক শীৰ্ষস্থান দিছে। একেটা বাতৰিকে ব্ৰহ্মপুত্ৰ অৱবাহিকাত 65,000 মেগাৱাট জলবিদ্যুৎ উৎপাদনৰ লক্ষ্য শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। শিক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশৰ 1 লাখৰো অধিক স্কুল এজনীয়া শিক্ষকেৰে চলাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য টাইমছ অৱ ইণ্ডিয়া কাকতে ৰাজস্থানৰ জয়সলমেৰত এখন বাছত সংঘটিত অগ্নিকাণ্ডত 20 গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ডিব্ৰুগড় জিলাৰ খোৱাং ধেমেচি চিলচিলি কলালো কোচ গাঁৱৰ সমাজকৰ্মী তপন দত্তৰ কালি নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত সৰবৰহী লোকজনৰ বয়স হৈছিল 52 বছৰ। দত্তৰ মৃত্যুত ডিব্ৰুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বিষয়ববীয়াই গভীৰ শোক প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বিটিআৰত আইন অনুসৰি শীঘ্ৰে ভূমিপত্তা প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলি BTC মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ ঘোষণা। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত। ADREৰ চতুৰ্থ বৰ্গৰ পদসমূহৰ আজি ফলাফল ঘোষণা। ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত অসমৰ এটা সোণসহ 4টা পদক অৰ্জন আৰু BWF বিশ্ব জুনিয়ৰ বেডমিণ্টনত ভাৰতীয় খেলুৱৈৰ চমকপ্ৰদ প্ৰদৰ্শন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষণিক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।